পাচনি কৰ্ম অধ্যায় পোন্ধৰ। পাছে জিহুদিয়াৰ পৰা জনচাৰেক আহি ভাইবিলাকক এইদৰে শিক্ষা দিলে,
মুচিৰ ৰীতি অনুসাৰে তোমালোকৰ সুন্নত নহলে তোমালোকে পৰিত্ৰাণ পাব নোৱাৰা।
তাতে তেওঁবিলাকৰ সৈতে পৌল আৰু বাৰ্ণাবাৰ বৰ অমিল আৰু বাট বিচাৰ হলত ভাইবিলাকে এই থিৰ কৰিলে যে সেই বাট বিচাৰৰ মীমাংসাৰ অৰ্থে পৌল, বাৰ্ণাবা আৰু তেওঁবিলাকৰ মাজৰ আন কেইজনমান জিৰচালেমলৈ পাচনি আৰু বৃদ্ধ লোকৰ ওচৰলৈ যাব। তাতে মণ্ডলীৰ লোকে তেওঁলোকক আগবঢ়াই থলত তেওঁলোকে ফৈনিকিয়া আৰু চমৰীয়া দেশেদি গৈ বৰজাতি লোকে মন পালতোৱাৰ বিৱৰণ কৈ সকলো ভাইবিলাকৰ বৰ আনন্দ জন্মালে। পাছে জিৰচালেম পালত মণ্ডলী, পাচনি আৰু বৃদ্ধ লোকে তেওঁলোকক গ্ৰহণ কৰিলে। তাতে ঈশ্বৰে তেওঁলোকৰ সংগী হৈ কেনে মহৎ কৰ্ম কৰালে তাৰ বিৱৰণ তেওঁলোকে কলে। কিন্তু বিশ্বাস কৰা ফৰিচী মতৰ জনচেৰেকে উঠি কলে,
সেই মানুহবিলাকৰ সুন্নত কৰা আৰু মচিৰ বিধান পালন কৰিবলৈ তেওঁবিলাকক আজ্ঞা দিয়া আৱশ্যক।
পাছে পাচনি আৰু বৃদ্ধ লোকে এই কথাৰ আলোচনা কৰিবলৈ গোট খালে। তাতে অনেক বাদ বিচাৰ হলত পিতৰে উঠি তেওঁবিলাকক কলে,
হে ভাইসকল, পৰজাতি লোকে যেন মোৰ মুখৰ পৰা শুভবাৰ্তাৰ বাক্য শুনি বিশ্বাস কৰে, সেই নিমিত্তে ইয়াৰ ভালে দিনৰ আগেয়ে ঈশ্বৰে তোমালোকৰ মাজত মোক মনোনীত কৰিলে। ইয়াক তোমালোকে জানি আছা, আৰু অন্তৰ্যামী ঈশ্বৰে যেনেকৈ আমাক তেনেকৈ তেওঁবিলাককো পবিত্ৰ আত্মা দি তেওঁবিলাকলৈ সাক্ষ্য দিলে, আৰু বিশ্বাসেৰে তেওঁবিলাকৰ হৃদয় সূচী কৰি আমাৰে তেওঁবিলাকৰে মাজত একো প্ৰভেদ নাৰাখিলে। এইকাৰণে আমাৰ পিতৃসকলে আৰু আমিও যি যুঁৱলিৰ ভাৰ সহিব নোৱাৰিলো, তাক এতিয়া শিষ্যবিলাকৰ কাণত দি কিয় ঈশ্বৰৰ পৰীক্ষা কৰা? কিন্তু তেওঁবিলাকে যেনেকৈ, আমিও তেনেকৈ প্ৰভু যীশুৰ অনুগ্ৰহৰ দ্বাৰাহে পৰিত্ৰাণ পালো বুলি বিশ্বাস কৰিছো।
তেতিয়া বাৰ্ণাবা আৰু পৌলৰ হতুৱাই পৰজাতি লোকৰ মাজত ঈশ্বৰে কেনে চিন আৰু অদ্ভুত লক্ষণ দেখুৱাইছিল সেই সকলোকে তেওঁলোকে বৰ্ণনা কৰোঁতে লোকসমূহৰ সকলোৱে নিজম দি শুনিলে। তেওঁলোকৰ কথা শেষ হলত জাকুবে উত্তৰ কৰি কলে,
হে ভাইসকল, মোৰ কথা শুনা। ঈশ্বৰে নিজ নামৰ নিমিত্তে পৰজাতি লোকৰ মাজৰ পৰা এটা সমাজ গ্ৰহণ কৰিবলৈ প্ৰথমে কেনেকৈ তেওঁবিলাকলৈ দৃষ্টি কৰিলে তাক চিমুনে বৰ্ণনা কৰিলে। ভাববাদীসকলৰ বাক্যও তাৰে সৈতে মিলে। এই বিষয়ে লিখা আছে, যুগৰ আৰম্ভণিৰে পৰা জনা এইবোৰ কৰ্মসিদ্ধ কৰোতা প্ৰভুৱে কৈছে, অৱশিষ্ট মানুহবিলাক অৰ্থাৎ যি পৰজাতি লোক মোৰ নামেৰে প্ৰখ্যাত হয়, সেই সকলোৱে যেন প্ৰভুক বিচাৰে। এই নিমিত্তে মই উলটি আহি দায়ুদৰ পৰি থকা পজা আকৌ সাজিম, আৰু তাৰ ভগ্নাৱশেষ পুনৰাই নিৰ্মাণ কৰি তাক থিয় কৰিম। এই কাৰণে মোৰ বিবেচনা এই, পৰজাতি লোকৰ মাজত যিবিলাকে ঈশ্বৰলৈ পালতিছে তেওঁবিলাকক আন ভাৰ নিদিওঁ, কিন্তু দেৱতা বিষয়ক অসুচিতা, ব্যভিচাৰ আৰু তেতু চেপাদি মৰা জন্তু আৰু তেজ খোৱা এইবোৰৰ পৰা পৃথক থাকিবলৈ লিখোঁ হওক, কিয়নো পূৰ্বকালৰে পৰা নগৰে নগৰে মুচিৰ বিধান প্ৰচাৰ কৰাবিলাক আছে আৰু প্ৰত্যেক বিশ্ৰামবাৰে নামঘৰে নামঘৰে তাক পঢ়ে।
তেতিয়া পাচনি আৰু বৃদ্ধ লোকে গোটেই মণ্ডলীৰ সৈতে তেওঁবিলাকৰ মাজৰ পৰা জিহুদা, যাক বাৰছাব্বা বোলে, আৰু চিল ভাইবিলাকৰ মাজৰ এই দুজন অগ্ৰগণ্য লোকক মনোনীত কৰি পৌল আৰু বাৰ্ণাবাৰ সৈতে আন্তিয়খিয়ালৈ পঠাবলৈ উচিত দেখি তেওঁলোকৰ হাতত এখন পত্ৰ এইদৰে লিখি পঠালে,
আন্তিয়খিয়া, চিৰিয়া আৰু কিলিকিয়াত থকা পৰজাতি ভাইবিলাকলৈ পাচনি, বৃদ্ধ লোক আৰু ভাইসকলৰ নমস্কাৰ। আমাৰ আজ্ঞা নোপোৱাকৈ জনচেৰেকে আমাৰ মাজৰ পৰা গৈ কথাৰে উগুল থুগুল লগায় তোমালোকৰ মন অথিৰ কৰিছে বুলি আমি শুনিলো। এইকাৰণে আমি এক মন হৈ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামৰ নিমিত্তে প্ৰাণপণ কৰা এনে যি আমাৰ প্ৰিয় বাৰ্ণাবা আৰু পৌল, তেওঁলোকৰ লগত কেইজনমান মানুহক মনোনীত কৰি তোমালোকৰ ওচৰলৈ পঠাবলৈ উচিত দেখিলোঁ। এইকাৰণে যিহুদা আৰু চিলক পঠাইছোঁ। তেওঁলোকে মুখেৰেও সেই একে কথাকেই ক'ব, তোমালোকে দেৱতাৰ প্ৰসাদ, তেজ, তেতু চেপাদি মৰা জন্তু খোৱা আৰু ব্যভিচাৰ এইবোৰৰ পৰা পৃথক থাকিবা। এই কৰ্তব্য কৰ্মত বাজে। তোমালোকৰ ওপৰত আন একো ভাৰ নিদিবলৈ পবিত্ৰ আত্মা আৰু আমিও উচিত দেখিলোঁ। এইবোৰৰ পৰা তোমালোকে নিজকে ৰক্ষা কৰিলে তোমালোকৰ ভাল হ'ব, তোমালোকৰ মংগল হ'ব।
তাতে তেওঁলোকে বিদায় হৈ আন্তিয়খিয়ালৈ আহি লোকসমূহক গোটাই পত্ৰখন দিলে। তেওঁবিলাকে তাক পঢ়ি আশ্বাসজনক কথাৰ কাৰণে আনন্দ কৰিলে। যিহুদা আৰু চিল নিজে ভাৱবাদী হোৱাত তেওঁলোকেও ভালেমান কথাৰে ভাইবিলাকক আশ্বাস দি সুস্থিৰ কৰিলে। এইদৰে কিছুকাল থাকি তেওঁলোকক পঠাই দিয়াবিলাকৰ ওচৰলৈ উলটি যাবলৈ ভাইবিলাকৰ পৰা কুশলে বিদায় ললে। কিন্তু পৌল আৰু বাৰ্নাবাই আন ভালেমানৰ সৈতে উপদেশ দি প্ৰভুৰ বাক্য প্ৰচাৰ কৰি আন্তিয়খিয়াতে থাকিল। কিছুমান দিনৰ পাছত পৌলে বাৰ্নাবাক ক'লে,
যি যি নগৰত আমি প্ৰভুৰ বাক্য প্ৰচাৰ কৰিছিলোঁ সেই নগৰলৈকে আকৌ গৈ ভাইবিলাকক দেখা কৰি তেওঁবিলাক কেনে আছে তাকে চাওঁগৈ বোলা।
তাতে যাক মাৰ্ক বোলে সেই জুহনকো লগত ল'বলৈ বাৰ্নাবাৰ মন আছিল।
কিন্তু যিজনে পাম্ফুলিয়াত তেওঁলোকৰ লগ এৰিলে আৰু তেওঁলোকে সৈতে কামলৈ নগল, এনে মানুহক লগত ল'বলৈ পৌলে উচিত নেদেখিলে।
তাতে এনে বিবাদ হ'ল যে তেওঁলোকে ইজনে সিজনৰ লগ এৰাৰি হ'ল আৰু বাৰ্নাবাই মাৰ্কক লৈ জাহাজেৰে কুপ্ৰলৈ গ'ল। কিন্তু পৌলে চিলক মনোনীত কৰি ভাইবিলাকৰ দ্বাৰাই প্ৰভুৰ অনুগ্ৰহত সমৰ্পিত হৈ তাৰ পৰা ওলাই চিৰিয়া আৰু কিলিকিয়া দেশেদি মণ্ডলীবিলাকক থিৰ কৰি গ'ল।